এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি, বড়োলেণ্ড স্পীকছ ফ্ৰম ভিজন টু একচন শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি বড়োলেণ্ডত শান্তিৰ স্থায়িত্ব আনিব পাৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব বুলি অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ ঘোষণা, প্ৰায় 8 ঘণ্টা ধৰি ৰেল চলাচল ব্যাহত হৈ থকাৰ অন্তত লামডিং বদৰপুৰ ৰেল লাইনত পুনৰ ৰেল চলাচল আৰম্ভ, আৰু এছবেষ্টন টেষ্টৰ অন্তিম দিনা 2টা ছেছন বাকী থকা অৱস্থাত ভাৰতক জয়ৰ বাবে আৰু 5টা উইকেটৰ প্ৰয়োজন। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰে। 111 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 4টা লেনযুক্ত 670 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে 6 মাইল ডাউনটাউন ৰুক্মিণী গাঁৱৰ যানজট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। 2024 চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে 18 মাহ ধাৰ্য কৰা হৈছিল যদিও 9 মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। উদ্বোধনী অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষিমন্ত্ৰী অতুল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বড়োলেণ্ড স্পীকছ ফ্ৰম ভিজন টু একচন শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য সমুদ্ৰগুপ্ত কাশ্যপ, সাংবাদিক ৱাছবিৰ হুছেইনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীৰ কেইবাগৰাকীও লোকসংগীতৰ বিশিষ্ট শিল্পীক অংগবস্ত্ৰ সম্বৰ্ধনা পত্ৰ আৰু নগদ 50,000 টকাৰে সন্মান জনোৱা হয়। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ট্ৰেন্সফৰ্মিং বড়োলেণ্ড, বড়োলেণ্ড হেপিনেছ মিছন, শ্বেড' অৱ ইউনিটি, প্ৰমোদ বড়ো ৰচিত গ্ৰন্থ লুকিং উইডিন মাই ৰিফ্লেকশ্যন শীৰ্ষক গ্ৰন্থকেইখন উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত গোষ্ঠী তথা সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰ বড়োলেণ্ডত যোৱা 4 বছৰে এটাও গুলি ফুটা নাই। এসময়ত নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বড়োলেণ্ডত বহুতেই আন্দোলন কৰিছিল, কিন্তু বড়োলেণ্ডত এতিয়া তেনে অশান্ত পৰিৱেশ নাই বুলি উল্লেখ কৰি বড়োলেণ্ডত শান্তিৰ স্থায়িত্ব আনিব পাৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে বড়োলেণ্ডৰ জনগোষ্ঠীসমূহৰ জনসংখ্যা হ্ৰাস হৈছে। বৰ্তমান প্ৰতিটো জনগোষ্ঠীৰ জনসংখ্যা 1 লাখৰ পৰা 5 লাখৰ ভিতৰত সীমাবদ্ধ হৈ পৰিছে।
আশাৰ সঞ্চাৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিলে। কিছুদিনলৈ ইয়াক আইন শৃংখলাৰ পৰিৱেশ হিচাপে নিয়ন্ত্ৰণ কৰাৰ পিছত মোদী ডাঙৰীয়াই ৰাজনৈতিক সমস্যা সমাধানৰ বা বুলিবলৈ আৰম্ভ কৰিছিল। বিটিআৰৰ চুক্তিয়ে বড়োলেণ্ডত শান্তিৰ এটা নতুন পৰিৱেশ আনিছিল। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে যোৱা 4.5 বছৰ এটাও গুলি ফুটা নাই। বড়োলেণ্ডবাসী এই শান্তিৰ সন্ধান কৰিছিলে আৰু আজি শান্তি আমি স্থায়িত্ব দিবলৈ সক্ষম হৈছো। শান্তিৰ কপৌজনী আৰু কেতিয়াও বড়োলেণ্ডৰ পৰা উৰি নাযায় তাক আমি নিশ্চিত বুলি ক'ব পাৰোঁ।
একেটা অনুষ্ঠানতে বক্তব্য আগবঢ়াই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয় যে বড়োলেণ্ডত এতিয়া পূৰ্বৰ পৰিৱেশ নাই। ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা সমগ্ৰ ৰাজ্য তথা বড়োলেণ্ডলৈ শান্তি ঘূৰি আহিছে। শ্ৰীবড়োৱে লগতে কয় যে বড়োলেণ্ডৰ মুঠ 26টা জনগোষ্ঠীৰ 18টাই নিজৰ নিজৰ ভাষা কয় আৰু এই জাতি জনগোষ্ঠীসমূহৰ সম্প্ৰীতিৰ বাবে বিটিচিৰ প্ৰশাসনে দায়িত্ব সহকাৰে কাম কৰি আহিছে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে 3টাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব। অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি এই কথা সদৰী কৰিছে। নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ক্ৰীড়াক্ষেত্ৰক আগবঢ়াই নিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো প্ৰান্তত খেলৰ বাতাবৰণ সৃষ্টি কৰাৰ পোষকতা কৰে। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে 3টাকৈ পুৰস্কাৰ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা আৰু বছৰৰ উদীয়মান খেলুৱৈ বঁটাকে ধৰি পোনপ্ৰথমবাৰৰ বাবে 3টাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত 5, 3, আৰু 2 লাখ টকাৰ পুৰস্কাৰ থাকিব। অৰ্জুন, মনালিছা বৰুৱা, অভিজিৎ ভট্টাচাৰ্যকে ধৰি 3গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈ থকা কমিটি এখন গঠনৰ জৰিয়তে শ্ৰেষ্ঠ খেলুৱৈসকলক বাছনি কৰা হ'ব। অহা 3 ছেপ্টেম্বৰত শিৱসাগৰত এই কাৰ্যসূচী আয়োজিত হ'ব বুলি শ্ৰীসোণোৱালে সদৰী কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ 15জনীয়া এটা প্ৰতিনিধি দলৰ সৈতে আলোচনাত ভাগ লয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই ভাগ লোৱা আলোচনাত বড়ো ছাত্ৰ সংগঠনটোৱে চৰকাৰৰ 2026ৰ পূৰ্বে BTR চুক্তি ৰূপায়ণ, BTRৰ সকলো বিদ্যালয়ৰ প্ৰাদেশিকীকৰণকে ধৰি কেইবাটাও দাবী জনায়। ছাত্ৰ সংগঠনটোৰে হোৱা আলোচনাত মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা বড়োলেণ্ডত অসমীয়াৰ লগতে বড়ো ভাষাটো চৰকাৰী জাননী প্ৰকাশ হ'ব বুলি আশ্বাস প্ৰদান কৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ডুমডুমা বৰচলা আদৰ্শ স্নাতক মহাবিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতি তথা স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন সংযোজন স্বৰূপ এই মহাবিদ্যালয়খন চলিত শিক্ষাবৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰিবলৈ সাজু হৈছে। SOPD আঁচনিৰ অধীনত আধুনিক শিক্ষাগত মানেৰে নিৰ্মাণ কৰা শিক্ষানুষ্ঠানখনে সুসংগঠিত পাঠদান ব্যৱস্থা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ খাৰুপেটীয়াত নৱনিৰ্মিত মঙলদৈ কন্যা আদৰ্শ মহাবিদ্যালয়খনো আজি পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে 2025-26 বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা 1 আগষ্টৰ পৰা মহাবিদ্যালয়খনত শ্ৰেণীসমূহ আৰম্ভ হ'ব। এই শিক্ষানুষ্ঠানখনৰ জৰিয়তে অঞ্চলটোত নাৰী শিক্ষাৰ ক্ষেত্ৰত প্ৰগতি ত্বৰান্বিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চেতাংক মিশ্ৰই শেহতীয়াকৈ নিশাৰ ভাগত আৰক্ষী থানা তথা চকীসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। জৰুৰীকালীন অৱস্থাত আৰক্ষী বিভাগৰ সঁহাৰি তথা বিভাগটোৰ কাম কাজৰ বুজ লবলৈ শ্ৰীমিশ্ৰই এই পদক্ষেপ হাতত লৈছে। তদুপৰি নিয়মীয়া তালাচী অভিযান, সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত আইন শৃংখলা পৰিস্থিতি অটুট ৰখাৰ বাবে সকলো ব্যৱস্থা সুচাৰুৰূপে অব্যাহত ৰখা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
ধন্যবাদ মৰমী। প্ৰায় 8 ঘণ্টা ধৰি ৰেল চলাচল ব্যাহত হৈ থকাৰ অন্তত লামডিং বদৰপুৰ ৰেল লাইনত পুনৰ ৰেল চলাচল আৰম্ভ হয়। পুৱতি নিশা মাইবং, ডাওটুহাজা আৰু মোপা দিখাহুৰ মাজত ৰেলপথৰ 2টা স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বহুকেইখন ৰেলৰ সময়সূচী সলনি তথা কেইবাখনো ৰেল অঞ্চলটোত আবদ্ধ হৈ পৰিছিল। পুৱতি নিশা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গুৱাহাটী ৰঙিয়া এক্সপ্ৰেছ ৰেলখন হাতীখালী ষ্টেচনত আবদ্ধ হৈ পৰিছিল। একেদৰে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰেলখন লামডিং ষ্টেচনত আৰু গুৱাহাটী দুৰ্লভচৰা এক্সপ্ৰেছ ৰেলখন লাংটিং ষ্টেচনত আবদ্ধ হৈ আছিল। আগৰতলা দেওঘৰ এক্সপ্ৰেছ ৰেলখনো হাফলং ষ্টেচনত আবদ্ধ হৈ আছিল। ভূমিস্খলন সংঘটিত হোৱা ৰেলপথছোৱা মুকলি কৰাৰ পাছতে পুনৰ ৰেল চলাচল আৰম্ভ হয়। সমগ্ৰ দেশতে আজি জনসংঘৰ প্ৰতিষ্ঠাপক তথা মহান দেশপ্ৰেমিক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে দলৰ ডঃ মুখাৰ্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়ুক্ত সংহত কাৰ্যালয়ৰ সভাকক্ষত আজি মহান দেশপ্ৰেমিক গৰাকীৰ জন্মদিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়ুক্ত দেৱকুমাৰ মিশ্ৰই গছপুলি ৰোপণ কৰাৰ লগতে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গাম্ভীৰ্যপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আজিৰে পৰা 2027 বৰ্ষৰ 6 জুলাইলৈকে দেশজুৰি আয়োজন কৰা দুবছৰীয়া কাৰ্যসূচীৰ অংশ হিচাপে বৈঠকত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলায়ুক্ত বিক্ৰম কোৰীৰ উপস্থিতিত আজি কাৰ্যালয় সভাকক্ষত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি অৰ্পণ কৰি জিলায়ুক্তগৰাকীয়ে মহান দেশপ্ৰেমিকগৰাকীৰ আদৰ্শ চিন্তাধাৰা আৰু ত্যাগে ভৱিষ্যৎ প্ৰজন্মক দেশ সেৱাৰ প্ৰতি উৎসৰ্গিত হোৱাত অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ অনুমোদন সাপেক্ষে সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটী, ৰাজ্যৰ বিভিন্ন জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ লগতে ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ নাম ঘোষণা কৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত পত্ৰ অনুসৰি জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত 19-জনীয়া ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সদস্যসকলৰ নামৰ তালিকা প্ৰকাশ পাইছে। 19-জনীয়া কমিটীখনৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সকলো সদস্য স্থায়ী সদস্য হিচাপে থাকিব। আনহাতে প্ৰদেশ কংগ্ৰেছ কমিটীৰ 14 উপসভাপতি, 33 সাধাৰণ সম্পাদক, 35 সম্পাদক আৰু 20 যুটীয়া সম্পাদকৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে। একেখন পত্ৰতে ৰাজ্যৰ 35 জিলাৰ কংগ্ৰেছ কমিটীৰ সভাপতিৰ নামৰ তালিকাও প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ জালাহ খাগ্ৰাবাৰী অঞ্চলৰ পূব খাগ্ৰাবাৰী, পশ্চিম খাগ্ৰাবাৰী, মেধিপাৰা, জালাহ আলিগুৰি, অঞ্চলী, চহুগুৰি, ভূটেপুৱা বৰী, চৰ্ণা আদিকে ধৰি কেইবাখনো গাঁৱৰ শ শ বিঘা মাটি খৰাঙৰ কবলত পৰিছে। খৰাঙত মাটিয়ে চিৰাল ফাট দিয়াত কৃষকসকল বিপদত পৰা পৰিলক্ষিত হৈছে। সময়মতে কঠীয়া তুলিবলৈ অপাৰগ হোৱাৰ ফলত কঠীয়াতলী ৰঙা পৰি যোৱা পৰিলক্ষিত হৈছে। বৃহত্তৰ জালাহ অঞ্চলৰ কৃষকসকলে ৰাজ্য চৰকাৰ তথা বি টি আৰ চৰকাৰক জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে। সমাগত বি টি চি নিৰ্বাচনক কেন্দ্ৰ কৰি ওদালগুৰি জিলাত বিজেপি দলে বিশেষ তৎপৰতা আৰম্ভ কৰিছে। টংলাৰ খালিংদুৱাৰ মণ্ডলত অনুষ্ঠিত বিজেপিৰ বিশেষ সাংগঠনিক সভাত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰি খালিংদুৱাৰ পৰিষদীয় সমষ্টিটো বিজেপিৰ দখললৈ অনাৰ বাবে দলটোৰ কৰ্মকৰ্তাসকলক আহ্বান জনায়।
গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলিগড়, খুমটাই, মৰঙী আদি অঞ্চলৰ 2 অধিক গাঁও প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান, কৈৰীগাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰি আদি অঞ্চল বানে প্লাৱিত কৰাৰ ফলত ৰাইজে ঘৰ এৰি মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। বানাক্ৰান্ত লোকসকলে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পশুধনসমূহকো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। এছবেষ্টন টেষ্টৰ অন্তিম দিনা 2 ছেছন বাকী থকা অৱস্থাত ভাৰতক জয়ৰ বাবে আৰু 5 উইকেটৰ প্ৰয়োজন। খেলখনত ভাৰত শক্তিশালী স্থিতিত আছে যদিও 5ম দিনৰ আৰম্ভণিতে বৰষুণে খেলখনত বিধি পথালি দিয়ে। বৰষুণৰ বাবে খেলপথাৰ খেলৰ অনুপযোগী হৈ থকাৰ বাবে সময়তকৈ যথেষ্ট পলমকৈ খেল আৰম্ভ হয়। 4th দিনৰ অন্তত ঘৰুৱা দলটোৱে 2 উইকেটত 72 পৰা আজি খেল আৰম্ভ কৰি আৰম্ভণিতে 2 উইকেট হেৰুৱায়। আকাশদ্বীপৰ বলত LBW হয় হেৰী ব্ৰুক 23 আউট হয়। আনহাতে আকাশদ্বীপৰ বলতে নৈশ প্ৰহৰী হৈ থকা অলি পপু 24 আউট হয়। আনহাতে প্ৰথম ইনিংছত শতক অৰ্জন কৰা জেমি স্মিথ আৰু অধিনায়ক বেন ষ্টকছ ভাৰতৰ জয়ৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে। বাতৰি যুগুত কৰাৰ সময়লৈ ইংলেণ্ডে 5 উইকেটৰ বিনিময়ত 150 সংগ্ৰহ কৰিছে। অৰ্থাৎ ভাৰতক জয়ৰ বাবে 5 প্ৰয়োজন হোৱাৰ বিপৰীতে ঘৰুৱা দলটোক জয়ৰ বাবে 457 ৰাণৰ প্ৰয়োজন। ইয়াৰ পূৰ্বে 4th দিনা ভাৰতে শুভমন গিলৰ আকৰ্ষণীয় 161 আৰু কে এল ৰাহুল, ঋষভ পণ্ট আৰু ৰবীন্দ্ৰ জাদেজাৰ অৰ্ধশতকৰ সহায়ত 6 উইকেট ধৰে 427 কৰা অৱস্থাত দ্বিতীয় ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে শুভমন গিল টেষ্ট ক্ৰিকেটৰ 148 বছৰীয়া ইতিহাসত প্ৰথম ইনিংছত 2 আৰু দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিশ্বৰ 9ম খেলুৱৈ হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে ইংলেণ্ডে ভাৰতৰ 587 ৰাণৰ প্ৰত্যুত্তৰত প্ৰথম ইনিংছত 407 ৰাণ সংগ্ৰহ কৰিছিল। ছিংগাপুৰত আজিৰ পৰা অহা 22 অনুষ্ঠিত হ'বলগীয়া বিশ্ব ৰেংকিং লাইন চিটি কাপ লন বল প্ৰতিযোগিতাত অসমৰ পুতুল সোণোৱালে অংশগ্ৰহণ কৰিছে। ভাৰতীয় পুৰুষৰ দলত পুতুল সোণোৱাল আৰু দিনেশ কুমাৰ তথা মহিলা দলত ৰীমা পাও আৰু আঞ্চল মালহোত্ৰাই অংশগ্ৰহণ কৰিছে। যোৰহাটৰ বঙালপুখুৰী নিবাসী তথা বিশিষ্ট শিক্ষাবিদ পুনাৰাম ভূঞাৰ আজি বিয়লি দেহাৱসান ঘটে। শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা ভূঞাই জিলা শিক্ষা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি। বড়োলেণ্ড স্পীকছ ফ্ৰম ভিজন টু একচন শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি বড়োলেণ্ডত শান্তিৰ স্থায়িত্ব আনিব পাৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব বুলি অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ ঘোষণা। আৰু এছবেষ্টন টেষ্টৰ অন্তিম দিনা দুটা ছেছন বাকী থকা অৱস্থাত ভাৰতক জয়ৰ বাবে আৰু পাঁচটা উইকেটৰ প্ৰয়োজন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।